নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আইন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সকীয়াই দিয়ে। তেওঁ কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাইজৰ অনুৰোধ মৰ্মে জুবিন ক্ষেত্ৰ বন্ধ কৰাৰ সময়সীমা নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজালৈ বৃদ্ধি কৰা হৈছে বুলিও তেওঁ কয়।
আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণ। আমি এটা নিয়ম বনাইছো, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰো। যি মানুহে আইন ভংগ কৰিব পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা লব।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ লাভক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ 19,000ৰো অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ বিতৰণ কৰে। এই অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে বিজেপি চৰকাৰে মহিলাৰ উন্নয়নৰ বাবে অহৰহ কাম কৰি আছে। বৰ্তমান ৰাজ্যৰ প্ৰায় 4 লাখ আত্মসহায়ক গোটৰ সৈতে 40 লাখ মহিলা জড়িত হৈ আছে বুলি তেওঁ কয়। অৰুণোদয় মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকল সকলক আৰ্থিকভাৱে সচ্ছল কৰি তোলাৰ বাবে চৰকাৰে পদক্ষেপ লৈছে বুলি তেওঁ উল্লেখ কৰে। মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ লাভ জেহাদ ৰোধ কৰিবলৈ শীঘ্ৰেই নতুন আইনৰ প্ৰণয়ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লাভ জেহাদত জড়িত থকা লোকৰ পিতৃ মাতৃকো গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কোকৰাঝাৰ জিলাৰ শিঙিমাৰী ৰেলৱে ট্ৰেকত যোৱা 23 অক্টোবৰত সংঘটিত IED বিস্ফোৰণৰ ঘটনাত জড়িত বুলি সন্দেহ কৰা মাওবাদী অসীম হেমব্ৰম ওৰফে ৰোহিত মুৰ্মুৰ আৰক্ষীৰ সৈতে হোৱা এটা সংঘৰ্ষত কালি মৃত্যু হয়। চালাকাটি আৰক্ষী চকীৰ সমীপৰ নন্দনগিৰি পাহাৰত সংঘটিত এই সংঘৰ্ষত মাওবাদীজন নিহত হোৱা বুলি কোকৰাঝাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সাংবাদিকৰ আগত প্ৰকাশ কৰে। নিহত মাওবাদীজন পাহাৰত লুকাই থকাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষী অভিযান আৰম্ভ কৰিছিল। এই সময়তে মাওবাদীৰ সৈতে হোৱা গুলীচালনাত ৰোহিত মুৰ্মুৰ মৃত্যু হয়। নিহত ৰোহিত মুৰ্মুৰ বিৰুদ্ধে ঝাৰখণ্ডত 12টা আৰু অসমত 2টা গোচৰ ৰুজু হৈ আছে। শেহতীয়াকৈ জিলাখনৰ বহু আদিবাসী অধ্যুষিত এলেকাত ৰোহিত মুৰ্মুৱে নেশ্যনেল চাউতাল লিবাৰেশ্যন আৰ্মীৰ সদস্য ভৰ্তিৰ কামত জড়িত হৈ আছিল। আজি অভিযানৰ সময়ত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল, এটা গ্ৰেনেড, এখন ভোটাৰ কাৰ্ড আৰু ঝাৰখণ্ডৰ এখন আধাৰ কাৰ্ড জব্দ কৰে। নিহত মুৰ্মুৰ সহযোগীৰ সন্ধানত আৰক্ষীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত যোৱা 17 অক্টোবৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। উন্নয়ন খণ্ডটোৰ অন্তৰ্গত কলিয়াবৰী গাঁৱৰ আদি ছাঠী জিতুল ৰাভা কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত তেওঁৰ অসাধাৰণ নিষ্ঠা আৰু সেৱাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মানিত কৰে। আদি কৰ্মযোগী প্ৰতিনিধি দলটোৱে আজি কামৰূপ জিলাৰ আয়ুক্তক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা স্বীকৃতিৰ বিষয়ে অৱগত কৰে। জিলা আয়ুক্তই দলটোক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অভিযানৰ অধীনত সামৰি লোৱা জিলাখনৰ 128খন গাঁৱত কাম কাজ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। দক্ষিণ শালমৰা মানকাছৰৰ ফেকামাৰী আঞ্চলিক পঞ্চায়ত পুনৰ গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশমৰ্মে আজি জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। এই সভাত নিৰ্বাচিত 18জন সদস্যক উপস্থিত থাকিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছিল যদিও 10গৰাকী সদস্য উপস্থিত থকাৰ বাবে পঞ্চায়ত গঠন কৰিব পৰা নগ'ল। অহা 15 দিনৰ ভিতৰত জিলা প্ৰশাসনে আঞ্চলিক পঞ্চায়তখন গঠনৰ বাবে দ্বিতীয়খন সভা অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে জিলাখনৰ প্ৰশাসনৰ উদ্যোগত শান্তিপূৰ্ণভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত 21 জুলাইত ফেকামাৰী আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে সভা অনুষ্ঠিত হৈছিল। সেইদিনা 7গৰাকী সদস্যই জাননী নোপোৱাৰ বাবে অনুপস্থিত থাকি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ বাবে উচ্চ ন্যায়ালয়ে পূৰ্বৰ সমিতি বাতিল কৰি নতুন সমিতি গঠনৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। ছট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ে অহা 27 আৰু 28 অক্টোবৰত মহানগৰীখনত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। 27 অক্টোবৰৰ দিনৰ 11 বজাৰ পৰা 28 অক্টোবৰৰ দিনৰ 11 বজালৈ এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হ'ব। সেই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্ৰী পৰিবাহী গধুৰ বাণিজ্যিক বাহন আৰু অন্য গধুৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত। নমস্কাৰ।